আসামিজ লাইফ এণ্ড কালচাৰৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম। আজি আপোনালোকলৈ আগবঢ়োৱা হৈছে শনি চৰিত্ৰ পাঠ। বিশেষকৈ শনিবাৰে এই শনি চৰিত্ৰ পাঠ কৰা হয়। আহক এতিয়া আমি শুনো শনি চৰিত্ৰ পাঠ।
শনি চৰিত্ৰ গণেশ বন্দনা। গৰীৰত নয় যিটো দেৱ গজান ন, প্ৰথমে বন্দিলোঁ সমশ তাহাৰ চৰণ। বিধি বিষ্ণু বিশ্বনাথ যাৰ সমনয়, তাহাৰ স্মৰণে সৰ্ববিঘ্ন নাশ হয়। যাহাৰ চৰণ বন্দে তিদশৰ দেৱ, সকল পূজাৰ আগে কৰোঁ তাংক সেৱ। দেৱ দেৱী বন্দনা। দেৱ নিৰঞ্জন ক্ষীৰোদশয়ন, বন্দিলো ৰাতুল তাহাৰ চৰণ। বন্দিলো বিধাতা দেৱ মহেশ্বৰ, দুবাদল শ্যাম বিষ্ণু কলে বৰ। বন্দিলো তাহাৰ চৰণ দুতয়, দিকপাল আৰু গ্ৰহ তাৰাশয়। বাসব বৰুণ অগ্নিযম ৰাজা, সৌন্দৰ্য লহৰী দেৱী যে পদ্মজা। সবে পাদ পদ্ম স্তুতি বাদ কৰি, বন্দিলো শনিৰ চৰণত পৰি। শনি চৰিত্ৰ। যিটো সূৰ্যদেৱ পুত্ৰ শনি মহাবলৱন্ত, স্মৰণতে সৰ্বদুষ নিশেষ হুয়, লক্ষী গৃহে স্থিতি হয়, স্মৰণতে সিদ্ধি হয়। অন্তকালে অপয়াসে মুকুতি মিলয়, তাহাৰ চৰিত্ৰ গুণ কর্ণ ভৰি হবে শুনা। স্কন্দ পুৰাণত যত কৰিছে বৰ্ণন, যিটোজনে কৰে পূজা তপ জপ উপচাৰে, শনিদেৱ বৰে জানা সুখী সেইজন। ইহলোক পৰলোক নাহি ভয় যত দুখ, সততে শনিয়ে তাক ৰাখে সৰ্বদায়। সেহি হেতু ইটো গ্ৰন্থ ৰাখিবা নিজ পুৰে, দূৰ হৈব সুখ দুখ হবে অন্তৰায়। নিত্য ইটো গ্ৰন্থ পাঠ সাধিবে সকলে কাজ, ধন জন আশীবন্ত হবে অপযন্ত। অপুত্ৰ হইলে পুত্ৰ জন্মিব তাহাৰ ঘৰে, ভক্তৰ কীৰ্তনে যদি শনিতুষ্ট হয়। এৰাম জানি তো তত্ত্ব কথা, এৰা হবে অন্য কথা, নিতে কৰা পাঠ ইটো গ্ৰন্থ পুৰাণৰ। শনিৰ পাচালি অন্তে ডাকি বোলা ৰাম হবে, শনিদেৱ হব দেৱ মধ্যে মাত্ৰ সাৰ। দুলৰী। আছিল অন্ত বিপ নামতে শ্ৰীহৰি, ভজে কৃষ্ণই অকপতে, অষ্টম দৰিদ্ৰ পুণ্যশীল সিটো ভিক্ষাত দিন প্ৰবন্তে দিজক সেৱা চিন্তে নিতে নিত হাতে অন্ন খুদ নাই তথাপি সন্তোষ দেৱে দিজনিত দিনে ভিক্ষা যিটো পাই একদিন শুনা কথা যিটো ভৈল জন্ম ভৈল পুত্ৰ এক দৰিদ্ৰ ভিষাদ তথাপি হৰিষ সম্পদ ইটো পাৰতিক গণি পঢ়ি চাই পুতৰ নামক সুমংগল বুলি দিলা অমংগলে সিটো সুমংগল হ'ব হৃদয় দৃঢ় কৰিলা পঞ্চম বছৰে পঠাইল পুত্ৰক ছত্ৰশালে পঢ়িবাক পুত্ৰ সুমংগলে অল্পেহে দিনত শিখিল সভে শাস্ত্ৰক পণ্ডিত ভৈলন্ত সুখ নাশিলন্ত চিতে আশ কৰে আতি কমনে পাইবো চৰণ পংকজ দেৱ কমলাৰ পতি ইটো ভাবি গুণী গৃহক তেজীয়া ভ্ৰমন্তে তীৰ্থৰ দ্বাৰ মাতা পিতা তাৰ এৰিল সংসাৰ আহিল বাৰ্তা দুঘূৰ কন্দন কৰিল সুমংগল দ্বিজ বিস্তৰ পৰিভূমিত কিছুখনে পাছে সন্ধিখন লোভি গৈলন্ত গয়া ক্ষেত্ৰক বিষ্ণু পদে পিণ্ড কৰিয়া তৰ্পণ এৰিলন্ত সিটো ঠাই স্থান পৰিক্ৰমা কৰিয়া থাকন্তে সনিদৃষ্টি দিল যায় হৰিল চেতন বুদ্ধি ভৈল ক্ষীণ শনিৰ দৃষ্টিত পৰি ভাগ্যৰ বিধান খণ্ডাইব কমন বলবন্ত যদি বৰি ভ্ৰমন্তে ভ্ৰমন্তে বাটুলৰ নয় পাইলন্ত নগৰ নব নামত বিদৰ্ভ পুৰি অনুপম নিমিত্ত বিশ্বকৰ্মা দেৱ শনিৰ বিক্ৰম পতুল পৰম বাধে কোনজনে আওৰ জানি হবে নৰে সংসাৰ তৰিও কীৰ্তন কৰিয়া সাৰ হৰি ৰাম 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 পদ আচিলন্ত নিপ এক বিদভ নগৰে নামত শ্ৰীবৎস খ্যাত পৰম দুবাৰ শান্ত শিষ্ট গুণৱন্ত দয়াশীলয়াতি প্ৰজাক পালন্ত সদা মহাধৰ্মেৰতি তাহাৰ সভাত ৰাজা উপস্থিত ভৈলা। শিৱত্স ভূপতি তাঙ্ক আদৰি আনিলা। বংশ গোত্ৰ কুল শিল সবাকো জানিলা। দিজৰ দুখক শুনি ৰাজা পমি গৈলা। নকৰিবা শোক দিজ ৰাজায়ে বুলিলা। সাধিবো তোমাৰ কাৰ্য প্ৰতিজ্ঞা কৰিলা। শাস্ত্ৰত নিপুণ তুমি দেখো বিদ্যমান। শিখাইতে আমাৰ লাগে যুগল নন্দন। এৰাম ৰাজা বোলে জ্ঞানী হবে কৰে সম জ্ঞান। তোলা দণ্ডে দুখ সুখ একই সমান। গীতায়ু বুলি চাই তো জানে যিটো জন। স্থিত প্ৰজ্ঞ বোলে তাঙ্ক পণ্ডিত গহন। ৰাজাৰ বচন যে নয় অমিতৰ নয়। দিজয়ো তথাতে সদা মন সুখে ৰয়। লোকে বোলে ৰাজ পণ্ডিত জ্ঞানত গহন। মিষ্ট ভাষী সদা কৰে মধুৱালাপন। এৰাম তাহা কমানিয়া গুৰু কৰে অধ্যয়ন। শিৱত্স ৰাজাৰ জানা যুগল নন্দন। এহি ৰূপে কতো দিন হৈ গ'ল অতীত। বালকৰ বেশ ধৰি শনি উপগত। দেৱৰ মহিমানৰে ভেদিব কমন। শিষ্য হৈয়া শনিদেৱে কৰিলে বঞ্চন। নজানিল বিপয়ে কোন বাগত কোন। মাগন্তা জনক লাগে দিবে বিদ্যা ধন। অধ্যয়ন অনুমতি লভিয়া বিপৰ। শিষ্য হৈয়া শনি ৰৈলা নিকতে তাহাৰ। এৰাম স্মৃতি কাব্য সাংখ্য আৰু যত দৰশন। অল্পদিনে শনি কৈলা হবে অধ্যয়ন। নিপুণ ভৈলন্ত শনি সমস্ত বিদাত। বিপবৰে পৰিচয় বিচাৰিল তাত। শনি বোলে কিবা মই দিবো পৰিচয়। সৈন্যৈশ্বৰ নাম মোৰ সূৰ্যৰত নয়। এৰাম হৰষিত বিপবৰ শুনি বাক্যচয়। সৌভাগ্য আমাৰ পাইলো তব পৰিচয়। গ্ৰহ মধ্যে শ্ৰেষ্ঠ তুমি মান্য দেৱ বৰ। কৰিলা হা কৃপা মোক অশেষ অপাৰ। এৰাম নাহি একো দৈৱ বস্তু পুঁজিবাৰ হব। কেৱল চিতহে আছে নাহি কিছু ধন। যত মানে দেখো আমি জগত ভিতৰ। তুমি হে কেৱল শ্ৰেষ্ঠ নাহি অন্য আৰ। নিজ গুণে তুষ্ট হুৱে কৰিলো মিনতি। আমাৰ দুখৰ হেতু জনাইতে যুগুতি। এৰাম মুহুৰয়ো পৰে আছে তোমাৰ কটাক্ষ। কি কৰিতে হুইব ক্ষয় দিয়া তাৰ সাক্ষ্য। ৰাম শনি বোলে কওঁ আবে শুনা মহাশয়, মুহুৰ ভোগৰ কাল দশ বৰ্ষ হয়, তাহাৰ ভোগৰ আউৰ ছয় পাদ আছে, অন্তৰিব দশ দণ্ডে নাশীবন্ত পাছে। ৰাম দশ দণ্ড দুদণ্ডে পাইবা বৰ কষ্ট, তাৰ পাছে হব দুখ গুচিবে অৰিষ্ট। ভাগীৰথি তীৰে গৈয়া দিৱস সমস্ত, কায় মন চিতে বাইকে পূজা মূৰাৰিক, মুতহঁতে অৱশ্যে পাইবা হামুকুটি, কহিলোঁ সত্য মই এহিহে যুগুতি। এৰামাত পৰে শনিদেৱ অন্ত ধ্যান ভৈলা, আজ্ঞামতে সুমংগল গংগা তীৰ গৈলা, ভজিলন্ত নাৰায়ণ এক মনে বহি, দশ দণ্ড পূৰ্ণ হৈল উঠিল ওল আহি। যদি বা উঠিলা দণ্ড পূৰ্ণ হৈল বুলি, অপূৰ্ণ দেখি আপুনো ধ্যান কৰিলা বহি। সূৰ্যৰত নয় শনি কোপাবিষ্ট হৈল, নাৰায়ণ সাক্ষী কৰি ই কথা কহিল। এৰাম আপনাৰ দুখে কষ্ট পাইলন্ত ব্ৰাহ্মণ, মুহুৰ নাহিকে দুখ দৈৱৰ ঘটন, আমাৰ প্ৰতিজ্ঞা যেবে কৈলা বিপৰীত, উচিত শাস্তি কদিব যি হৈ বিহিত। সুমংগল শিষ্ট দুই পুত্ৰ শিৱৎসৰ, মায়া কৰি হৰি শনি নীলন্ত তহিত। এৰাম নিজ মায়া মন্তে শিশু মুণ্ড কচিৰিল, ধ্যানস্ব বিপৰ পাশে তৰা তৰি নীল, চিহ্ন মুণ্ড ৰাখিলন্ত বিপৰ উৰুত, ধ্যানত মগন বিপচেতনা বিলুপ্ত। সপোনত শিৱৎসৰ ৰাজায়ে দেখিল, জানো কিবা অমংগল পুতৰ মিলিল। এৰাম লবিলন্ত সিঘে ৰাজা ভাগীৰথি তীৰ, দেখিলন্ত চিনমুণ্ড উৰুত বিপৰ, হাহাকাৰ কৰি ৰাজা ভূমিত পৰিল, শনিৰ মায়াই ইটো ৰাজা নজানিল। দেখা ইটো পৰাক্ৰম শনিৰ নিদান, আত পৰে বোলা হবে হৰি ৰাম 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 হৰি ৰাম ৰাম ৰাম। ছবি এৰাম ভূমিত পৰিয়া কান্দে দুখে বিদভৰ ৰাৱে, হিয়াত হানিয়া মুষ্টি ঘাত, খনে খনে অচেতন খনে হুয়া সন্ধুখন, গৰিহা কৰয় বিধাতাৰ ৰাম সুমৰণতে পুত্ৰ কথা ৰাতি বিয়া কুল হৈ ডাক পাৰে পুত্ৰ পুত্ৰ বুলি বিৰমখনত মই শিখিতে পঠাইলো চলি দিলো কিনো বিপহাতে তুলি কৈৰ ইটো বিপবৰ কপটৰ মূৰ্তি মন্ত বাসা ল'লে কাল সৰ্প হুঁয়া দধি দিলো দুগ্ধ দিলো সৰ্পগুত বৰ কৈলো অন্তে গৈল মূৰ মুণ্ড খায়া ভাবি সিটো কথা ঘূৰ হিয়া যাই ফাটি মূৰ কিমতে সহিবে মহাৰাণী একোতে নাপাওঁ মই সন্তোষিবে মহাদেউ জানো নিস্তে হৈব পাগলিনী এৰাম হা প্ৰাণ পুত্ৰ বুলি হিয়া কধা কুৰি ৰাই মাতন্ত ৰাখিতে জীৱ ধন আওৰবাৰ জানো বাপ আওৰবাৰ জানো বাপ দেখিতে জোৰাইব প্ৰাণ তোমাৰ কমল বদন ইটো জন্মে আশা নাই পৰজন্ম নিশা প্ৰায়ী কেমতে তুষিবো আমি চিত অচিন কাঠক যে বে থোৰা কল গায়া পাছে হেৰুৱাইলো পৰজন্ম বিত হা বিধি অন্ধতই বাম ভৈলি নজানিলো কতনো গৰিলো আবে তোক বৃদ্ধ ভৈলো হেন জানি আমাক চলিলি হন্তে তেবে শেষহিতে পাৰো সুক জানিলো দুখক ইটো পাপৰ নিদানে পাইলো বিনা মেঘে বজ্ৰপাত ভৈল চলিবাৰ যম হৈয়া আহিলন্ত বিপবেশে সাবশেষে কৰ্ম কৰি গৈল ইটো জীৱনত আৰু নাহিকে পতাশা বৰ নপাইবোহে পুত্ৰ সিটো ধন তনু ত্যাগ কৰিবহু পুত্ৰ সংগে চলিবহু নিস্তে হৌক ইটো সেৱচন চেতন লভিয়া পুনু ৰাজা দিহ চিত কৰি অৰ্থশাস্ত্ৰ বিচাৰ কৰিলা শান্তি ঘূৰ পাইবে লাগে আততাই যত মানে ৰাজা কুধে আতি জ্বলি গৈলা। এৰাম দূতক মাতি আহি ঘে আদেশ কৰিলা ৰাজা, বান্ধইটো পাপিষ্ঠ বিপক কাৰাগাৰে থৈলা তাক নিশেষ যাতনা পাওক, তিল তিল কৰি মৃত্যু হওক। হাই শিৱচৰাই নাজানিলা বিধিৰ বিধান, দিলা বিপক ঘোৰ শাস্তি দান। বিপক্ষিতু ধৰ্মশীল নাহি পাপ চিন্তে তিল, শনি কুপয়াতি দুনিবাৰ ভোগয় অৱশেষে যত খন্দিবল লাত দুষ। ঘোষীও ক ৰাম নিৰন্তৰ, ৰাম হৰি ৰাম ৰাম ৰাম।
শনি চৰিত্ৰ জোনা।
স্বৰগণ আইল বিপক বান্ধিল, গলে পাৱে ধৰি শৃংখলে আৱৰি, কক্ষ ইটো ঘোৰ আওহি আন্ধাৰ, কাৰাগাৰে নীল কপাত মাৰিল, গহৰি দ্বাৰত ৰৈলা নিত নিত। শোকক বিহ্বল বিপ সুমংগল, এৰাম বিপ পৰি ৰৈল যাতনা ভুঞ্জিল, হৰি অবিহনে তাৰিব কমনে, কৰ জোৰ কৰি ডাকন্ত শ্ৰীহৰি, স্মৰিলা ভৱানী জগত জননী, এৰাম শ্ৰীমধুসূদন ৰাতুল চৰণ, নাহি পাপলেশ হেই শিকেশ, বিপদ তাৰণ অভয় চৰণ, এৰাম দিও গতি মোক দাঙে হিদি শোক। দৈৱৰ লিখন খণ্ডাইব কমন, জানি যদুপতি সাধিও কগতি, এৰাম ঐকান্তিকভাৱে হৰিক বিনাইবে, বিপৰীত দৈৱ খণ্ডিব দুদৈৱ, এৰাম দশ দণ্ডপূৰ্ণ হৈল তেতিখন, যুগল কুমাৰ শিৱচৰ ৰাজাৰ, ভৈলা উপগত নিপতি সভাত, দেখিলা ভূপতি আনন্দিত ইয়াতি, এৰাম কুলত তুলিলা চুম্বন কৰিলা, কিনো বিপৰীত আছিলহি কৈত, বুলিলা নন্দনে আছিলো শয়নে, ৰাজা সুচকিত মাতন্ত দূতক, এৰাম শৃংখল চেদিও বিপক আনিও, মহাপাপ ঘোৰ সিজিল আমাৰ, নুগুণি নাভাবি অন্য যুক্তি ভাবি, বহিলো শাস্তিক বিহিলো শাস্তিক দুঘোৰ বিপক, এৰাম চৰণত পৰো ক্ষমা কবিচাৰু, ৰাম হৰি ৰাম ৰাম ৰাম।
শনি চৰিত্ৰ পদ।
দূতগণে গৈয়া পাছে কপাত খুলিলা,
হাতৰ পাৱৰ যত শৃংখল চিংগিলা এৰাম বিপকয়া নীলা হবে চদুলত কৰি সম্ভাষিলা ৰাজানীতে আঠে বেথে কৰি কৰজোৰ কৰিলন্ত বিপৰয়াগত খমি বেজু আইতজু ভিতৰ ভিতক বিনা অপৰাধে মই দিলোঁ কষ্ট বৰ কৰিলোঁ হু আচৰণ যেন চান্দালৰ ক্ষমাসে ভূষণ জানা যত মহাজন তোমাৰ চৰণে বাপ পঢ়িলোঁ শৰণ এৰাম আৰু বহু কাপন কৰিলা ৰাজা ৰাজ হাস্য কৰি বিপে বুলি লন্ত মহাৰাজ যিটো অঘটন ভৈল আমাৰ কপালে শনিৰ কুপত কষ্ট জানো ভালে ভালে এৰাম গহ দুখ ঘূৰ দুখ মনুষ ভাগ্যত খন্দিবে উচিত যোগ্য কৰি দান বত শনিৰণি দানে দুখ ভৈল ইটো জানি বুলি লন্ত পুনুবাক ৰাজা মহামানি যদি বা অৱশ্যে লাগে দান অপযন্ত শনি পূজা বিধি কহা শুনো আইদবন্ত এৰাম ভক্তিত সন্তুষ্ট কৰো সূৰ্যৰ নন্দন অৱশ্যে এৰাইতে পাইবো তাহাৰ নিদান বিপকহে মহাৰাজ স্থিৰ কৰা মতি নিবেদন জনাই বহু শনি গ্ৰহপতি এৰাম যুগ বলে আবাহন কৰিলা মহামুনি বাহনত আহিলন্ত গ্ৰহৰাজ শনি বিনয়ে বুলিলা বিপে শনি গ্ৰহপতি তোমাক পূজিতে ইচ্ছা কৰিছে ভূপতি এৰাম কহিবে যুগুত হৈ পূজা ব্যৱহাৰ কিমতে অচিবুত বতপ্ত কলে বৰ দাস বুলি অপৰাধ কৰা মৰিখন তজু পূজা সেৱা ৰসে হে কিৰতি মন গ্ৰহ মধ্যে শ্ৰেষ্ঠ তুমি সৰ্বগুণ ধাম অৱশ্যে পুহিবা তুমি ভক্ত মনস্কাম এৰাম কৰিব তোমাৰ পূজা আন্তৰিক মন অনুগ্ৰহ কৰি প্ৰভু কৰাহা বৰ্ণন অজ্ঞান আন্ধাৰে বেৰি আছে ই জীৱন আছে কৈত শক্তি জানি বাৰত বধ্যান সাবশেষে কহি উক কৰিছো মিনতি কেৱল চিতেহে জানে ভকতি প্ৰণতি বিপৰস্তুতিত তুষ্ট ভৈল দেৱ শনি পূজা বিৱৰণ হবে দিলন্ত আপুনি এৰাম শুক্ল বস্ত্ৰ পৰিধানয় অৱশ্যে কৰিব শুদ্ধ মনে শুদ্ধ চিতে পূজা কৰিব। এৰাম উপহাৰ দিবে নীল বসন জেতিল, নবেদত আগবঢ়াই দিব ফল মূল। কৃষ্ণ বৰ্ণ ঘটত কৰিবে আবাহন, পঞ্চবিধ ফল পুষ্পে কৰিব অৰ্চন। আন্ততিক ভক্তিভাৱে কৰিবা পূজন, তিলেকে হৈব যত দুখ বিমোচন। নবগ্ৰহ সূত্ৰ পাঠয় বৈশে কৰিব, পূজাৰ বিধিয়ে মোক ভজন কৰিব। থাকন্ত ভকতি যদি হৃদয় আৱৰি, অৱশ্যে পাইবা সাফল কৈলো দিহ কৰি। এৰাম যিবাজনে কৰে মোৰ সেৱা অনাদৰ, চিৰকালে হৈব সিটো দুখতে কাতৰ। কহিলন্ত সবিশেষে পূজাৰ নিদান, চাহন্তে চাহন্তে শনি ভৈলয়ন্ত ধ্যান। শিৱত চক চাই পিছে বিপসু মংগল, সৰ্ববিধি শনি পূজা দিলা অৰ্পতুল। ৰাজায়ো পূজিলা শনি বাৰে শনি বাৰ, তুৰিলা বিপক দিয়া ধনক বিস্তৰ। এৰাম এৰাই লন্ত গ্ৰহ দুখ সমস্ত ৰাজৰ, ঘোষিলন্ত ৰাম ধনী প্ৰজা সমস্তৰ। ঘোষিলন্ত ৰাম ধনী প্ৰজা ঘোষিলন্ত ৰাম ধনী প্ৰজা সমস্বৰ। ইটো শনি গ্ৰন্থ পাঠ পুণ্যৰ নিদান, শনিৰ কিংকৰে দিলা পূজাৰ বিধান। এৰাম পূজা পাঠ গহ শান্তি কৰা সৰ্ব এৰি, ৰাম ডাকি ৰাম ৰাম নৰে ঘোষিও কৰি, ৰাম হৰি ৰাম ৰাম ৰাম। শনি চৰিত্ৰ ইমানতে অন্ত পৰিল। হৰি অ' ৰাম, আজি এই শনি চৰিত্ৰ পাঠ কৰা হৈছিলে প্ৰভু। ইয়াতে গোৱা বোৱা সুৰ সঞ্চাৰ, ইয়াত পাঠভাগ মেলোতে কৰোঁতে অনেক অপৰাধ হৈছে। ইয়াতে সুৰ সঞ্চাৰ গোৱা বোৱা শব্দ আছে, অনেক অপৰাধ হৈছে। সৰ্ব অপৰাধ ক্ষমা কৰি প্ৰভু ভগৱন্তই নিজ গুণে সন্তোষ হৈ যেনে শনি পাঠভাগ মোৰ বুলি ঐচিত্যৰূপে গ্ৰহণ কৰি এনেকৈ আগলৈকো গাবলৈ পাবলৈ ভক্তি দি ভক্তি পাত্ৰ কৰি সদা ক্ষমতা ঈশ্বৰৰ চৰণৰ মতি ৰাখিব লাগে প্ৰাৰ্থনা। হৰি
আপোনালোকলৈ আগবঢ়োৱা হ'ল সম্পূৰ্ণ শনি চৰিত্ৰ পাঠ। আজিৰ খণ্ডৰ পৰা বিদায় লৈছোঁ। আমাৰ এই আসামিজ লাইফ এণ্ড কালচাৰ আপোনালোকে শ্বেয়াৰ কৰিব। তেতিয়াহ'লে আজিৰ খণ্ডৰ পৰা মই কিৰণ চন্দ্ৰনাথে বিদায় লৈছোঁ। নমস্কাৰ।